وإلى عاد أخاهم هودا قال يا قوم اعبدوا الله ما لكم من إله غيره إن أنتم إلا مفترون
আৰু আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ হুদক নবী হিচাপে প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই, তোমালোকে কেৱল মিছাহে ৰচনা কৰা।